জিহিজকেল তিনি অধ্যায়। তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, তুমি যি বিচাৰি পাইছা তাকে খোৱা। এই নুৰিয়া পুথিখন ভোজন কৰা, তাৰ পাছত ইজৰাইলৰ পৰিবাৰক গৈ কোৱা। সেইকাৰণে মই মুখ মেলিলোঁ আৰু তেওঁ মোক সেই নুৰিয়া পুথিখন খুৱাই দিলে। তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, মই তোমাক দিয়া নুৰিয়া পুথিখন পেটলৈ নি তাৰে তোমাৰ উদৰ পূৰ কৰা। সেইকাৰণে মই তাক খালোঁ আৰু সেয়ে মোৰ মুখত মৌ জোলৰ নিচিনা মিঠা লাগিল। পাছত তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, ইজৰাইলৰ পৰিবাৰৰ ওচৰলৈ যোৱা আৰু মোৰ বাক্য তেওঁলোকক কোৱা, বাক্য কোৱা। কিয়নো অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা জাতিৰ ওচৰলৈ তোমাক পঠিওৱা হোৱা নাই, কিন্তু ইজৰাইলৰ বংশৰ ওচৰলৈহে পঠোৱা হৈছে। যি জাতিবোৰৰ বাক্য তুমি বুজি নোপোৱা, অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা এনে জাতিৰ অনেকৰ ওচৰলৈ তোমাক পঠোৱা হোৱা নাই। মই যদি তোমাক তেওঁলোকৰ ওচৰলৈ পঠালোহেঁতেন, তেন্তে নিশ্চয় তেওঁলোকে তোমাৰ কথা শুনিলেহেঁতেন, কিন্তু ইজৰাইল বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহ'ব, কিয়নো তেওঁলোকে মোৰ কথা শুনিবলৈ সন্মত নহয়, কাৰণ ইজৰাইলৰ গোটেই বংশ জেদি আৰু কঠিন চিতিয়া। তোমাৰ মণ্ডল মই তেওঁলোকৰ মণ্ডলৰ দৰে আকুৰ গোচ কৰিলোঁ আৰু তোমাৰ চেলাউৰী তেওঁলোকৰ চেলাউৰীৰ দৰে কঠিন কৰিলোঁ। তেওঁলোকৰ কপালৰ আগত তোমাৰ কপাল টান কৰিলোঁ। মই তোমাৰ কপাল চকমকীয়া পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ। তেওঁলোক বিদ্ৰোহী বংশ হলেও তেওঁলোকলৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহবা। তেতিয়া তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, মই তোমাৰ আগত যি যি কথা ঘোষণা কৰিলোঁ সেই সকলো কথা অন্তৰত গ্ৰহণ কৰা আৰু সেই কথাবোৰত কাণ দিয়া। তাৰ পাছত তোমাৰ দেশান্তৰিত স্বৰজাতীয় সন্তানসকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱা, তেওঁলোকক কোৱা, তেওঁলোকে শুনক বা নুশুনক, তথাপি তুমি কোৱা যে প্ৰভু যীহুৱাই এই কথা কৈছে। তেতিয়া আত্মাই মোক দাঙি লৈ গ'ল। তেতিয়া মোৰ পাছফালে এটা মহৎ ভূমিকম্পৰ শব্দৰে এই বাক্য কোৱা শুনিলোঁ বোলে, যে নিজৰ ঠাইত বাস কৰা যীহুৱাৰ গৌৰৱ ধন্য। তেতিয়া মই জীৱিত প্ৰাণীকেইজনৰ ডেউকা পৰস্পৰে লগ লগাত তাৰ শব্দ শুনিলোঁ আৰু তাৰে সৈতে অতি বেগেৰে যোৱা চকাবোৰৰ আৰু এটা মহৎ ভূমিকম্পৰ শব্দ শুনিলোঁ। এইদৰে আত্মাই মোক দাঙি লৈ গ'ল আৰু মোৰ আত্মাৰ আৱেগত মই বেজাৰত আছিলোঁ, কিয়নো যীহুৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল। তাৰ পাছত কবাৰ নদীৰ পাৰত থকা তেল আবিব নিবাসী দেশান্তৰিত লোকসকলৰ ওচৰত মই উপস্থিত হ'লোঁ আৰু তেওঁলোকে বাস কৰা ঠাইলৈ গৈ মই আচৰিত হৈ তেওঁলোকৰ মাজত সাত দিন বহি থাকিলোঁ। তাৰ পাছত সাত দিনৰ মূৰত যীহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল যে, হে মনুষ্য সন্তান, মই তোমাৰ ইজৰাইলৰ বংশৰ কাৰণে পহৰী নিযুক্ত কৰিলোঁ। এইকাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষয়ে সাৱধানে থাকিবলৈ দিয়া। তুমি নিশ্চয় মৰিবা। এইদৰে মই দুষ্ট লোকসকলক কোৱা সময়ত তুমি যদি তাক সতৰ্ক নকৰা বা তেওঁলোকৰ প্ৰাণ নিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মন্দ পথৰ পৰা তেওঁলোকক সাৱধান হ'বলৈ নোকোৱা, তেতিয়া সেই দুষ্ট লোকসকল নিজ অপৰাধত মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁলোকৰ ৰক্তৰ প্ৰতিশোধ ল'ম। কিন্তু তুমি যদি তেওঁলোকক সতৰ্ক কৰা কিন্তু তেওঁলোকে নিজ দুষ্টতাৰ পৰা বা নিজ কুপথৰ পৰা নুঘূৰে, তেতিয়া তেওঁলোকে নিজ অপৰাধত মৰিব, কিন্তু তুমি হলে তোমাৰ প্ৰাণ ৰক্ষা কৰিবা। যদি এজন ধাৰ্মিক লোকে নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুতি খোৱা মুহা ৰাখিম আৰু তেওঁ মৃত্যু হ'ব। কিয়নো তুমি তেওঁক সতর্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম কৰ্মবোৰ মই সোঁৱৰণ নকৰো, কিন্তু তেওঁ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল'ম। আৰু ধাৰ্মিক লোক এজনক পাপ নকৰিবৰ কাৰণে তুমি যদি তেওঁ সতৰ্ক কৰা আৰু তেওঁ যদি পুনৰ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা। ভাববাদীৰ মুখ বন্ধ হোৱা। সেই ঠাইতে জিহুৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ'ল আৰু তেওঁ মোক ক'লে, উঠা, উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা পাতিম। তেতিয়া মই উঠি উপত্যকালৈ ওলাই গ'লো আৰু দেখিলোঁ যে অবাৰ নদীৰ ওচৰত মই দেখা গৌৰৱৰ নিচিনাকৈ জিহুৱাৰ গৌৰৱ সেই ঠাইত ৰৈ আছিল। তেতিয়া মই উবুৰি হৈ পৰিলোঁ। তাৰ পাছত মোলৈ সেই আত্মা আহিল আৰু মোক থিয় কৰোৱালে আৰু তেওঁ মোৰ লগত কথা হৈ মোক ক'লে, তুমি নিজ ঘৰলৈ গৈ নিজকে বন্ধ কৰি ভিতৰত ৰাখা, কিয়নো এতিয়াৰ কাৰণে সেই মনুষ্য সন্তান লোকসকলে তোমাক লেজু লগায় তাৰে তোমাক বান্ধিব যাতে তুমি তেওঁলোকৰ মাজলৈ যাব নোৱাৰিবা। মই তোমাৰ জীৱা তালুত লগাম যাতে তুমি বোবা হবা আৰু তেওঁলোকৰ আগত অনুযোগ কৰোতা নহবা, কিয়নো তেওঁলোক বিদ্ৰোহীৰ বংশ। কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত যেতিয়া তোমাৰ মুখ মেলিম, তেতিয়া তুমি তেওঁলোকক ক'বা, প্ৰভু জিহুৱাই এই কথা কৈছে, যিজনে শুনে তেওঁ শুনক আৰু যিজনে নুশুনে তেওঁ নুশুনক, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।